প্ৰথম বংশাৱলী চৈধ্য অধ্যায়। তাৰ পাছত তুৰৰ ৰজা হিৰমে দাউদৰ ওচৰলৈ বাৰ্তাবাহকক পঠালে আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্মাণ কৰিবলৈ এৰছ কাঠ, কাঠমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীসকলক পঠালে। দাউদে বুজিলে যে যিহুৱাই ইজৰাইলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিলে আৰু তেওঁৰ ৰাজ্য ইজৰাইলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ'ল। দাউদে জেৰুচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে। তেওঁলোকৰ পৰা তেওঁ অনেক পুত্ৰ ও কন্যাৰ পিতৃ হ'ল। জেৰুচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ'ল চমুৱা, চুবব, নাথন, চলোমন, জিভৰ, ইলিচুৱা, ইলপেলত, নুগহ, নেফক, জাফিয়া, ইলিচামা, বিলিয়াদা আৰু ইলি ফেলত। দাউদক সমস্ত ইজৰাইলৰ ওপৰত ৰজাস্বৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টিয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দাউদক চাবলৈ ওলাই গ'ল। কিন্তু দাউদে এই কথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ'ল। সেই সময়ত পলেষ্টিয়াসকলে আহি ৰফাৰিম সমৰ্থলত লুট কৰিছিল। তেতিয়া দাউদে সহায়ৰ বাবে জিহুৱাক সুধিলে। তেওঁ ক'লে, মই পলেষ্টিয়াসকলক আক্ৰমণ কৰিব লাগেনে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হ'ব দিবনে? জিহুৱাই তেওঁক ক'লে, আক্ৰমণ কৰা, কাৰণ মই নিশ্চয় তোমাক তেওঁলোকক দিম। সেয়ে তেওঁলোক বালপৰা চিমলৈ আহিল আৰু দাউদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্ৰুবোৰক বানপানীৰে ভেটা ভঙাৰ দৰে ভাঙিলে। সেয়ে এই ঠাইৰ নাম বালপৰা চিম হ'ল। সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ মূৰ্তিবোৰ এৰি গ'ল আৰু দাউদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ'ল। তাৰ পাছত পলেষ্টিয়াসকলে পুনৰ সেই সমৰ্থলত লুট কৰিলে। সেয়ে দাউদে পুনৰ সহায়ৰ বাবে ঈশ্বৰক সুধিলে। ঈশ্বৰে তেওঁক ক'লে, তুমি তেওঁলোকক সন্মুখৰ পৰা আক্ৰমণ নকৰিবা, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালচম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা। যেতিয়া বালচম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্ৰমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টিয়াসকলৰ সৈন্যসকলক আক্ৰমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ'ব। সেয়ে দাউদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টিয়াসকলৰ সৈন্যক পৰাজিত কৰিলে। এইদৰে দাউদৰ সুখ্যাতি দেশৰ সকলোফালে বিয়পি গ'ল আৰু জিহুৱাই তেওঁৰ প্ৰতি সকলো দেশীয় লোকৰ ভয় জন্মালে।